এয়া আকাশবাণী গুৱাহাটী পৰ্যটন অসমৰ বাতৰিৰ সৈতে মই কুমাৰ দেৱী দাস। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰাত আজি প্ৰথমখন চৰকাৰী অৰ্কিড উদ্যান মুকলি কৰা হ'ব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কৃষি উদ্যান শস্য আদি বিভাগৰ মন্ত্ৰী অতুল বৰা উপস্থিত থাকিব। এই উদ্যান দেশ বিদেশৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। প্ৰথম পৰ্যায়ত 16 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অৰ্কিড উদ্যানত 900 বিধতকৈও অধিক দেশী বিদেশী প্ৰজাতিৰ অৰ্কিড সংৰক্ষণ কৰা হৈছে। 20 বিঘা ভূমিত নিৰ্মাণ কৰি উলিওৱা উদ্যানখনত 500খন আসনযুক্ত সাংস্কৃতিক মঞ্চ, পৰ্যটন নিবাস, শিশু উদ্যান, প্ৰশাসনিক ভৱন, থলুৱা খাদ্যৰ ভোজনালয় আদিৰ ব্যৱস্থা আছে। ইয়াত অসমৰ স্থাপত্য ঐতিহ্য সংৰক্ষণৰ দিহা কৰা হৈছে। এই অৰ্কিড উদ্যানৰ জৰিয়তে স্থানীয় লোকসকলে আৰ্থিক উন্নয়নৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। শিৱসাগৰ জিলাৰ চেৰেকাপাৰত কালি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আটন বুঢ়াগোহাঁইৰ মৈদাম সংৰক্ষণৰ বাবে নিৰ্মাণ কৰা পকীবেৰ উদ্বোধন কৰে। টাই আহোম উন্নয়ন পৰিষদৰ 45 লাখ টকাৰ আবণ্টিত পুঁজিৰে এই বেৰ নিৰ্মাণ কৰা হৈছে। এই অনুষ্ঠানৰ পাছতে মন্ত্ৰীগৰাকীয়ে চেৰেকাপাৰত টাই আহোম উন্নয়ন পৰিষদৰ 1,28,00,000 টকা ব্যয়েৰে নিৰ্মিত চুকাফা ভৱনো উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে পৰ্যায়ক্ৰমে অঞ্চলটোৰ ঐতিহাসিক সম্পদসমূহৰ বিজ্ঞানসন্মত সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰে।
সমগ্ৰ অসমীয়া জাতিৰ শৌৰ্য বীৰ্য পৰাক্ৰম আৰু প্ৰবল বুদ্ধিদীপ্ততা, ৰাজনীতিৰ চাতুৰ্য দূৰদৰ্শিতাৰ এক অতুল্য প্ৰতীক আটন বুঢ়াগোহাঁই। আৰু আটন বুঢ়াগোহাঁই মৈদামটো স্থানীয় ৰাইজে মৰমেৰে ৰাখিছিল যদিও প্ৰশাসনিক দৃষ্টিকোণৰ পৰা চৰকাৰী অৱহেলাৰ হৈ আছে। এই মৈদামটো উন্মুক্ত অৱস্থাত আছিল, ইয়াৰ মাটি কটা আৰম্ভ কৰিছিল দাঁতি কাষৰ গোটেই অঞ্চলটোৰ পৰা। কিন্তু মোৰ সৌভাগ্য আমাৰ খুব সচেতন স্থানীয় ৰাইজ আৰু টাই আহোম উন্নয়ন পৰিষদৰ সদস্য ভাস্কৰকে প্ৰমুখ কৰি মূলত আমাৰ অধ্যক্ষ শ্ৰীযুত মানচাও ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত আমাৰ টাই আহোম উন্নয়ন পৰিষদে ইয়াৰ দায়িত্ব লৈ এক চৌফাকে এখন খুব সুন্দৰ দেৱাল নিৰ্মাণ কৰি এইখিনিক ৰক্ষণাবেক্ষণ দিয়াত আমাৰ সৌভাগ্য শৰাইঘাট ৰণৰ প্ৰাতস্মৰণীয় এগৰাকী অন্যতম সেই বিজয় খনিকৰ লাচিত বৰফুকনৰ দৰে বুঢ়াগোহাঁই আটনৰ এই মৈদামটো আজি সু সংৰক্ষিত কৰিলে।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কালিৰে পৰা পৰম্পৰাগত ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে দৌল উৎসৱ উদযাপন কৰা হৈছে। পৰস্পৰক আবিৰৰ ৰং সানি ফাগু উদযাপন কৰিবলৈ সকলো সাজু হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ লগতে ৰাজ্যৰ ঠায়ে ঠায়ে দৌল উৎসৱক কেন্দ্ৰ কৰি উলহ মালহৰ পৰিৱেশে বিৰাজ কৰিছে। বৰপেটা সত্ৰত কালি সন্ধিয়া গণযাত্ৰাৰে 5-দিনীয়া দৌল মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। বৰপেটাৰ পাটবাউসী, গণককুচি, সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো দৌল মহোৎসৱ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে বৰপেটাৰ আকাশ বতাহ মুখৰ হৈ পৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি বটদ্ৰৱা সত্ৰতো কালিৰে পৰা 5-দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটী, মাজুলী, কোচবিহাৰ, গোৱালপাৰাৰ লগতে গুৱাহাটী মহানগৰীতো দৌল উৎসৱ আৰু ফাকুৱা উপলক্ষে আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দৌল উৎসৱ উপলক্ষে ৰাজ্যবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাযোগে প্ৰকৃতি আৰু আধ্যাত্মিকতাৰে সম্পৃক্ত সময়ে অসূয়া অপ্ৰীতি নাশি সকলোৰে জীৱন আনন্দময় কৰি তুলিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। বিশ্ব বন্যপ্ৰাণী দিৱস। বন্যপ্ৰাণী সংৰক্ষণৰ গুৰুত্ব আৰু বিলুপ্ত প্ৰাণীসমূহে বিশ্বজুৰি সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত সচেতনতা সৃষ্টিৰ উদ্দেশ্যে প্ৰতি বছৰে 3 মাৰ্চ তাৰিখে বিশ্ব বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীক বিশ্ব বন্যপ্ৰাণী দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে বন্যপ্ৰাণীসমূহ যাতে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সমৃদ্ধ হৈ থাকিব পাৰে তাৰ বাবে সকলোকে প্ৰতিশ্ৰুতিবদ্ধ হ'বলৈ আহ্বান জনাইছে। ইপিনে বিশ্ব বন্যপ্ৰাণী দিৱসত আজি ৰাজ্যৰ বন বিভাগত 143খন নতুন বাহনৰ সংযোজন কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন বাহনৰ মুকলি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই উপলক্ষে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি বিয়লি আয়োজিত অনুষ্ঠানত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও অংশগ্ৰহণ কৰিব। বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত কালি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ৰিটাৰ্ণিং বিষয়া আৰু সহকাৰী ৰিটাৰ্ণিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্পন্ন হয়। এই প্ৰশিক্ষণত জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া বিক্ৰম কৈৰীয়েও অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতে নিৰ্বাচনী ব্যয় নিৰীক্ষণ সমিতিৰ এখন বৈঠকো অনুষ্ঠিত হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।